গীতমালা পোন্ধৰ অধ্যায় ডাউদৰ ৰচিত গীত। হে যীহোৱা, তোমাৰ আবাস তম্বুত বাস কৰাৰ যোগ্য কোন? তোমাৰ পবিত্ৰ পৰ্বতত বসতি কৰাৰ যোগ্য কোন? সেইসকলেই যোগ্য যিসকলে সৎ জীৱন কটায়, ন্যায় কৰ্ম কৰে, সত্য ভৰা অন্তৰে কথা কয়, যিসকলৰ জিভাই পৰৰ চৰ্চা নকৰে, বন্ধুৰ ক্ষতি নকৰে, চুবুৰীয়াৰ বিৰুদ্ধে কু ব্যৱহাৰ নকৰে, যিসকলৰ দৃষ্টিত দুষ্ট লোক ঘৃণনীয় কিন্তু যীহোৱাক ভয় কৰা লোকসকল আদৰণীয়, যিজনে নিজৰ ক্ষতি হলেও শপত ৰক্ষা কৰে, যিজনে সুত নোলোৱাকৈ ধাৰ দিয়ে আৰু ভেটিলৈ নিদোষীৰ ক্ষতি নকৰে, যিসকলে এইবোৰ কৰ্ম কৰে তেওঁলোক সকলো সময়তে স্থিৰে থাকিব।